গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ লোৱা উপলক্ষে বিশ্বৰ নেতাসকলে তেওঁলৈ জনোৱা শুভেচ্ছা বাৰ্তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডেও কৈছে যে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত মানৱাধিকাৰ, বৈচিত্ৰ আৰু আইনৰ শাসনৰ ওপৰত আধাৰিত সম্পৰ্ক আগুৱাই নিয়াৰ বাবে কাম কৰিবলৈ কানাডা হ'ব। কানাডাৰ প্ৰধানমন্ত্ৰীক দিয়া এটা উত্তৰত প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে ভাৰত কানাডাৰ সৈতে পাৰস্পৰিক বুজাবুজি আৰু পৰস্পৰৰ চিন্তাধাৰাৰ প্ৰতি সন্মানৰ ভিত্তিত কাম কৰিবলৈ আগ্ৰহী। ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰীক পিটেৰি অৰ্পই তেওঁ শুভেচ্ছাবাণীত কয় যে পাৰস্পৰিক সম্পৰ্ক বিস্তাৰ কৰিবলৈ তেওঁ আগ্ৰহী আৰু জনসাধাৰণৰ মংগলৰ বাবে একেলগে কাম কৰি যাবলৈ তেওঁ হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ উত্তৰত কয় যে ভাৰত ফিনলেণ্ডৰ সম্পৰ্ক দুয়োখন দেশৰ অংশীদাৰিত্ব আৰু অধিক সুদৃঢ় কৰাৰ বাবে ফিনলেণ্ডৰ সৈতে কাম কৰিবলৈ আগ্ৰহী। শ্লোভেনিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট গোলোবে তেওঁৰ শুভেচ্ছা বাৰ্তাত কয় যে দুয়োখন দেশ পৰস্পৰৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত সহযোগিতা আগবঢ়াবলৈ তৎপৰ। মাইক্ৰছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছে প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱাৰ পৰিপ্ৰেক্ষিতত শ্ৰীমোদীক শুভেচ্ছা জনাই এটা বাৰ্তাত কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বৰ উদ্ভাৱনৰ উৎস হিচাপে ভাৰতৰ স্থিতিৰ শক্তিশালী কৰিছে। তেওঁ স্বাস্থ্য, কৃষি, মহিলা নেতৃত্ব আৰু ডিজিটেল পৰিৱৰ্তনৰ নিচিনা বিষয়ত গোলকীয় প্ৰগতি অনাৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিক শক্তিশালী কৰি তুলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীমোদীয়ে কিষাণ সন্মান নিধিৰ সপ্তদশ কিস্তি মুকলি কৰে। এই কিস্তিৰ দ্বাৰা 9,30,00,000 কৃষকক প্ৰায় 2,000,00,000 টকা বিতৰণ কৰা হ'ব। শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰৰ প্ৰথমটো সিদ্ধান্তই কৃষকসকলৰ কল্যাণৰ হকে তেওঁৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁৰ চৰকাৰ কৃষকসকলৰ উন্নয়নৰ বাবে সম্পূৰ্ণভাৱে প্ৰতিশ্ৰুতিবদ্ধ। দেশৰ সকলো কৃষকক সহায় আগবঢ়োৱাৰ লক্ষ্যৰে 2019 চনত এই পি এম কিষাণ আঁচনি আৰম্ভ কৰা হৈছিল। এই আঁচনিৰ জৰিয়তে প্ৰতি বছৰে যোগ্য কৃষকক 6,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই ধনৰাশি 2,000 কৈ 3টা কিস্তিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টযোগে প্ৰদান কৰা হয়। আঁচনিখনৰ জৰিয়তে বৰ্তমানলৈকে 11 কোটি কৃষক পৰিয়াল উপকৃত হৈছে। দেশৰ নিৰ্বাচন আয়োগে 7খন ৰাজ্যৰ 13টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে। 13টা বিধানসভা সমষ্টিৰ ভিতৰত পশ্চিমবংগৰ 4টা, হিমাচল প্ৰদেশৰ 3টা, উত্তৰাখণ্ডৰ 2টা আৰু বিহাৰ, তামিলনাডু, মধ্যপ্ৰদেশ, পঞ্জাৱৰ 1টাকৈ সমষ্টি আছে। নিৰ্বাচন আয়োগে জনোৱা মতে এই বিধানসভা সমষ্টিকেইটাৰ অহা 10 জুলাইত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু 13 জুলাইত ভোটগণনা কৰা হ'ব। ইম্ফলৰ জিৰিবন পথৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ কটলান গাঁৱত আজি পুৱা 4:30 বজাত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ আগে নিৰাপত্তাৰক্ষীৰ কণ্ঠত সন্দেহযুক্ত উগ্ৰপন্থীয় আক্ৰমণ চলোৱাৰ ফলত মৈদাংথেম আজিজ নামৰ এজন আৰক্ষীজন গুৰুতৰভাৱে আহত হয়। আহত জোৱানজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত অতিৰিক্ত নিৰাপত্তা বাহিনী উপস্থিত হৈ অভিযান আৰম্ভ কৰিছে। ইপিনে মুখ্যমন্ত্ৰী বীৰেন সিঙে কাইলৈ জিৰিবন জিলা ভ্ৰমণ কৰি আইন শৃংখলা পৰিস্থিতি বুজ ল'ব বুলি জানিব পৰা গৈছে। কৃষি খণ্ডত শক্তিৰ উচিত প্ৰয়োগ সম্পৰ্কে দৰং জিলাৰ মঙলদৈত আজি এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়। কৃষি আৰু ইয়াৰ সৈতে সংযুক্ত ক্ষেত্ৰত বিভিন্ন যন্ত্ৰচালনৰ বাবে ব্যৱহৃত ইন্ধনৰ ফলত পাৰিপাৰ্শ্বিকতাৰ প্ৰতি অহা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ দ্বাৰা বিকল্প শক্তিৰ উপযুক্ত ব্যৱহাৰ সম্পৰ্কে কৃষকসকলক সজাগ কৰাৰ উদ্দেশ্যে জিলাখনৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত এই কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনত অধিক শস্য উৎপাদন আৰু জলবায়ুৰ সৈতে স্থিতিস্থাপকতা বৰ্তাই ৰাখি ইন্ধনৰ উচিত ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰা হয়। গোৱালপাৰা বন সংমণ্ডল প্ৰাধিকৰণ বিষয়ৰ নিৰ্দেশক জিলাখনৰ বিভিন্ন ঠাইত অবৈধ কাঠ আৰু কাঠফলা মিলৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। জিলাখনৰ কৃষ্ণাই অঞ্চলত আজি বন বিভাগে অভিযান চলাই প্ৰায় 2,00,000 টকা মূল্যৰ শাল গছৰ কুণ্ডাসহ এখন বাহন জব্দ কৰে। গোপন সূত্ৰৰ কাম খেলি কৃষ্ণাই বনাঞ্চলিক বিষয়ৰ কাৰ্যালয়ে জিলা বনৰক্ষী দলৰ সহযোগত বিভিন্ন অঞ্চলত চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলায়। টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বাংলাদেশ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। আমাৰ মেডিয়া আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।